আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰণীতা ভৰদ্বাজ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সমাগত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত হ'বলগীয়া সমষ্টিকেইটাত বিভিন্ন দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল, ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোৰহাটত সাংসদ গৌৰৱ গগৈৰ লগতে কেইবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল, লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনৰ ভোটদাতাক সজাগ কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ, সমগ্ৰ ৰাজ্যজুৰি উলহ মালহেৰে উদযাপিত শ্ৰীকৃষ্ণৰ দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ সামৰণি, অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা থকা বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী, ৰাজ্যৰ বিভিন্ন জিলাত য়েল এলাৰ্ট জাৰি আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি গুজৰাট টাইটান্ছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত আজি কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপিৰ নেতা সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, মন্ত্ৰী তথা অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপৰি ভালেসংখ্যক দলীয় নেতাকৰ্মীয়ে মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে। ইপিনে লখিমপুৰ লোকসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই আজি লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰদান বৰুৱাই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়তো মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল, ডঃ অনুজ চেৰুকে ধৰি বিজেপি আৰু অসম গণ পৰিষদৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ মুৰববী লুৰিণজ্যোতি গগৈয়ে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত সমৰ্থকসকলৰ সৈতে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত সাংসদ অজিত কুমাৰ ভূঞাও উপস্থিত আছিল। ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিল সন্দৰ্ভত আমাৰ তিনিচুকীয়া সংবাদদাতা মনোৰঞ্জন মৰাণে এইদৰে কয়।
ডিব্ৰুগড় লোকসভা সমষ্টিত আসনখনত এইবাৰ আকৰ্ষণীয় যুঁজ হ'ব। এন ডি এ সমৰ্থিত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সদানন্দ সোণোৱালে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত আজি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত সোণোৱালৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংগ দিয়ে। আনহাতে বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰে। বিৰোধী প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিল কৰাৰ সময়ত সাংসদ অজিত কুমাৰ ভূঞাই সংগ দিয়ে। উল্লেখ কৰিব লাগিব যে ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সদানন্দ সোণোৱালে ইতিমধ্যে বিধানসভা সমষ্টিয়ে ধৰি নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। আনহাতে বিৰোধী ঐক্যমঞ্চৰ প্ৰক্ষেপিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে ভোটৰ স্বাৰ্থত সভাকে ধৰি বিয়া সভা পৰ্যন্ত এৰি দিয়া নাই। ৰাইজৰ মাজত একালৰ ছাত্ৰ নেতাগৰাকী সোমাই পৰিছে আৰু নিৰ্বাচনী প্ৰচাৰ চলাইছে। তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, মাকুম বিধানসভা সমষ্টি ডিব্ৰুগড় লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈ আছে। আনহাতে ডিব্ৰুগড় জিলাত ডিব্ৰুগড়, খোৱাং, দুলিয়াজান, টিংখং, নাহৰকটীয়া আৰু নতুনকৈ গঠিত ফাবুৱা লাহোৱাল বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে। লোকসভা সমষ্টিটোত বিজেপি আৰু বিৰোধী দলৰ প্ৰাৰ্থীৰ মাজতে মূল যুঁজখন হ'ব। বিগত লোকসভা নিৰ্বাচনলৈ চালে দেখা যায় যে মূল যুঁজ বিজেপি কংগ্ৰেছৰ মাজতে হৈ আহিছে।
যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়েও দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা আৰু ৰকিবুল হুছেইন, ৰকিবুদ্দিন আহমেদ আৰু তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰে। গোলাঘাট জিলাৰ নিৰ্বাচনী বিষয়ৰ কাৰ্যালয়ত আজি কাজিৰঙা সংসদীয় সমষ্টিৰ বাবে তিনিজনকৈ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ইয়াৰ ভিতৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰোজলিনা তিৰ্কী, ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্ৰ মালাকৰ আৰু নিৰ্দলীয় প্ৰাৰ্থী বিনোদ গগৈয়ে কাজিৰঙা সংসদীয় সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে কংগ্ৰেছ প্ৰাৰ্থী শ্ৰীমতী তিৰ্কীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ছিকদাৰ, বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইন, বিধায়ক তথা কংগ্ৰেছ নেত্ৰী নন্দিতা দাসকে ধৰি দলৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে। আনহাতে কাইলৈ যোৰহাটত তপন কুমাৰ গগৈ, কাজিৰঙাত কামাখ্যা প্ৰসাদ দাসা আৰু তেজপুৰত ৰঞ্জিত দত্তই সংশ্লিষ্ট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ নিজৰ মনোনয়ন দাখিল কৰিব। কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ কেইবাগৰাকী প্ৰাৰ্থীয়েও কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব। ইয়াৰ ভিতৰত লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাও আছে। উল্লেখযোগ্য যে এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন আৰু পৰহিলৈ মনোনয়ন পৰীক্ষা কৰা হ'ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 30 মাৰ্চ ধাৰ্য কৰা হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি অৰুণাচল পশ্চিম সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁ পশ্চিম চিয়াং জিলাৰ পশ্চিম অৰুণাচল সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰিছে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা পেমা খাণ্ডু মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে। আনহাতে সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকিয়েও আজি মনোনয়ন পত্ৰ দাখিল কৰিছে। অৰুণাচল প্ৰদেশত দুখন লোকসভা আসনৰ বাবে প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত নিৰ্বাচন হ'ব। ইপিনে নাগালেণ্ডত পিপুল্ছ ডেমক্ৰেটিক এলায়েন্স চমুকৈ পি ডি এৰ সমৰ্থিত প্ৰাৰ্থী ডঃ চুম্বেন মুৰিয়ে আজি ৰাজ্যখনৰ একমাত্ৰ লোকসভা আসনখনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে। কংগ্ৰেছ দলৰ এছ চুপংমাৰেন জমিৰেও আজি মনোনয়ন পত্ৰ দাখিল কৰে। এতিয়ালৈকে নাগালেণ্ডৰ এই সমষ্টিটোৰ বাবে 3গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। মেঘালয় তুৰা সমষ্টিৰ বাবে সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা চাংমাই আজি মনোনয়ন দাখিল কৰিছে। মনোনয়ন দাখিলৰ সময়ত তেওঁৰ ভাতৃ তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা উপস্থিত থাকে। আসন্ন লোকসভা নিৰ্বাচনত ভোটদাতাসকলক নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত সজাগ কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে স্বীপ কাৰ্যসূচীৰ অধীনত ভালেমান পদক্ষেপ লৈছে। তদুপৰি নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈও কাৰ্যকৰী ব্যৱস্থা লোৱা হৈছে। কোকৰাঝাৰ জিলাৰ প্ৰশাসনে আজি সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে এটা আলপনা প্ৰতিযোগিতাৰ আয়োজন কৰে। এই কাৰ্যসূচীত শতাধিক মহিলাই অংশ লয়। ধুবুৰী লোকসভা সমষ্টিৰ বাবে অহা 7 মে'ত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দক্ষিণ শালমাৰা জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। আজি জিলাখনৰ 347টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে মুঠ 416গৰাকী প্ৰিজাইডিং বিষয়াক প্ৰশিক্ষণ দিয়া হয়। কাইলৈৰ পৰা তিনিদিনীয়াকৈ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াৰ প্ৰশিক্ষণ দিয়া হ'ব বুলি জিলা নিৰ্বাচনী বিষয়াই জানিবলৈ দিছে। তদুপৰি জিলাখনত ভোটগ্ৰহণ নিকা আৰু শান্তিপূৰ্ণভাৱে আয়োজন কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত দৰং নিৰ্বাচনী জিলাৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তুলিবলৈ জিলাখনৰ আৰক্ষীয়ে প্ৰস্তুতি আৰম্ভ কৰিছে। জিলাখনত 835টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিনাক্ত হোৱা 169টা কেন্দ্ৰৰ নিৰাপত্তাৰ বাবে আৰক্ষী সষ্টম হৈ পৰিছে। কোকৰাঝাৰ জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া প্ৰদীপ কুমাৰ দ্বিবেদীয়ে জনসাধাৰণক গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰে। তেওঁ লগতে ভোটদাতাসকলক যোগ্য প্ৰতিনিধি নিৰ্বাচনৰ বাবে নিজৰ ভোটদান কৰিবলৈ আহান জনায়। লখিমপুৰ জিলাৰ ৰিটাৰ্ণিং বিষয়াই এখন জাননীৰ জৰিয়তে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ ব্যয়পঞ্জী নিৰীক্ষণৰ তাৰিখ নিৰ্ধাৰণ কৰিছে। এই অনুসৰি 5, 11 আৰু 17 এপ্ৰিলত দিনৰ 10 বজাৰ পৰা বিয়লি 5 বজালৈ ব্যয়পঞ্জী নিৰীক্ষণ কৰা হ'ব। সমগ্ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে। সমান্তৰালভাৱে প্ৰশাসনেও ভোটদাতাৰ মাজত সজাগতাৰ সৃষ্টি, আৰ্হি আচৰণ বিধি বলবৎ সম্পৰ্কীয় বিভিন্ন কাম কাজ অব্যাহত ৰাখিছে। যোৰহাটত নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত এটা মটৰ চাইকেল সমদল উলিওৱা হয়। মন্ত্ৰী তথা বিজেপি নেতা পীযুষ হাজৰিকা, যুৱ মৰ্চাৰ সভাপতি প্ৰমোদ খেদ, বহু নেতা কৰ্মীৰ উপস্থিতিত উলিওৱা এই মটৰ চাইকেল সমদলে যোৰহাটৰ ITI খেলপথাৰৰ পৰা নগৰখনৰ মাজেৰে পৰিভ্ৰমণ কৰে। সমষ্টিটোৰ দলীয় প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে কাইলৈ মনোনয়ন দাখিলৰ পূৰ্বে আজি শিৱসাগৰৰ সোণাৰীৰ বিমলাপুৰৰ গাঁৱৰ নিজা বাসগৃহত ভকতসকলক সেৱা জনাই তেওঁলোকৰ আশীষ লয়। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তিনিচুকীয়া জিলা কংগ্ৰেছৰ 4গৰাকীকৈ নেতাই দল ত্যাগ কৰিছে। তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা, দলৰ প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক বীৰিণ সিনেও, জ্যেষ্ঠ নেতা মহেশ মৰাণ আৰু থমাছ বৰুৱাই আজি কংগ্ৰেছ দল ত্যাগ কৰে। অৱশ্যে অসম প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে জিলা কংগ্ৰেছৰ সভাপতি বৰুৱাক বহিষ্কাৰ কৰা বুলি জানিবলৈ দিছে।
লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰমিতা ভৰদ্বাজৰ পৰা।
শ্ৰীকৃষ্ণৰ মানোৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে ৰাজ্যজুৰি উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰসমূহত দৌল উৎসৱৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সমান্তৰালভাৱে জনসাধাৰণে ফাকুৱা উপলক্ষে পৰস্পৰক ফাকুগুৰি সানি আনন্দ উদযাপন কৰা পৰিলক্ষিত হৈছে। সত্ৰসভাৰ বৰপেটাত তিনিদিনীয়াকৈ আয়োজন কৰা শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ আজি সামৰণি পৰিব। এই উপলক্ষে সত্ৰনগৰীখনত দূৰ দূৰণিৰ পৰা অহা অগণন লোকৰ সমাগম হৈছে। আজি দিনযোৰা কাৰ্যসূচীৰে ভক্তগণে বৰপেটা সত্ৰত হোলী খেলাৰ পাছত কলীয়া গোঁসাইক নাতি দূৰৈৰ কলবাৰীৰ ঘুনুচা গৃহলৈ লৈ যায়। তাত গোঁসাইক হেকেটা খোৱা পৰম্পৰা পালন কৰাৰ পাছত পুনৰ বৰপেটা সত্ৰলৈ লৈ আনি তাত বাঁহ ভঙা পৰ্ব সম্পন্ন কৰি গোঁসাইক মূল গৃহৰ চৌহদত সাতপাক প্ৰদক্ষিণ কৰোৱা হয়। বৰপেটা সত্ৰত কলীয়া গোঁসাইৰ লগতে বাৰাদী সত্ৰৰ গোঁসাইকো প্ৰদক্ষিণ কৰোৱা হয়। বাৰাদী সত্ৰৰ গোঁসাইৰ বিবাদ পৰ্ব অনুষ্ঠিত হোৱাৰ পাছত বৰপেটা সত্ৰৰ গোঁসাইক মূল গৃহত প্ৰৱেশ কৰোৱাৰ পূৰ্বে লক্ষ্মীদেৱীৰ ভক্তগণৰ মাজত প্ৰতীকী তৰ্কযুদ্ধ হয়। সত্ৰ নগৰীখনৰ হোলী উৎসৱ হিচাপে সৰ্বজন বিদিত এই উৎসৱৰ অংশ হিচাপে বৰপেটাৰ স্থানীয় আতচবাজীৰ প্ৰজ্বলন আৰু হোলী গীতেৰে চৌদিশ মুখৰিত হৈ উঠিছে। বৰপেটাৰ এই উৎসৱ সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা অৰূপ জ্যোতি মহন্তই এইদৰে কয়।
ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ তিনিদিনীয়া দৌল মহোৎসৱৰ আজি সামৰণি পৰে। এই তিনিদিনত বিপুল জনসমাগমেৰে দৌল উৎসৱ পালিত হয়। আজি শেষৰদিনা ফুৰি অৰ্থাৎ বৰপেটা বিখ্যাত ফাকুৱা উৎসৱ পালন কৰা হয়। সেয়া আজি খুব প্ৰতিকূল বতৰ আছিল, তাৰ পাছত আজি ৰাইজে সন্মান বতৰ মুকলি হওঁতেই ব্যাপক উৎসাহ উদ্দীপনাৰে হোলী পালন কৰে। মহাপৰিমাণৰ ভিৰ হয়। এইবাৰ যথেষ্ট সংখ্যক বাহিৰৰ লোক আহিছে, ধৰ্মপ্ৰাণ ব্যক্তি আহিছে, তীৰ্থযাত্ৰী আহিছে, সকলোৱে মিলি বৰপেটা সত্ৰ আৰু সমগ্ৰ বৰপেটাত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে। পৰে। আবিৰ আৰু ফাকুৱা ৰঙেৰে সমগ্ৰ বৰপেটা ৰঙীন হৈ পৰে। মানুহৰ বতৰক নেওচি উঠা উদ্দীপনাৰে গোটেই দিনটো হোলী খেলে আৰু এনেকৈ তিনিদিনীয়া দৌল মহোৎসৱৰ এইবাৰ সামৰণি পৰে।
বৰপেটা সত্ৰৰ অন্তৰ্গত তামোলপুৰ জিলাৰ প্ৰতিখন শাখা সত্ৰত দৌল উৎসৱ উপলক্ষে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ইতিহাস প্ৰসিদ্ধ পুনিয়া সত্ৰত ভালেসংখ্যক লোকে হোলী গীত পৰিৱেশন কৰাৰ লগতে মটঙাপাৰ, তামোলপুৰ, কুমাৰীকাটা, খৈৰাবাৰী আদি শাখা সত্ৰত গোসাঁইপুৰৰ উৎসৱত নাম প্ৰসংগৰে পবিত্ৰ পৰিৱেশে বিৰাজ কৰে। পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱা থানত পালন কৰা শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ তৃতীয় দিনাৰ কাৰ্যসূচী অনুসৰি আজি গোসাঁইপুৰৰ উৎসৱ পালন কৰা হয়। খোল প্ৰসংগ গায়ন বায়নেৰে অগণন ভক্তই বিশাল শোভাযাত্ৰাৰে গোসাঁইক দৌল মন্দিৰলৈ নিয়ে। দৌল মন্দিৰত গোসাঁই সেৱা, প্ৰদক্ষিণ, ফাকু খেলৰ অন্তত বটদ্ৰৱাৰ শ্ৰী শ্ৰী নৰুৱা সত্ৰ আৰু শলগুৰি সত্ৰৰ অন্তৰ্গত গাঁওকেইখন প্ৰদক্ষিণ কৰাৰ পাছত কীৰ্তন ঘৰৰ সিংহদ্বাৰেদি গোসাঁইক প্ৰৱেশ কৰাৰ অন্তত গোসাঁই ঘূৰোৱা উৎসৱৰ সামৰণি পৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীৰ ঐতিহ্যমণ্ডিত সত্ৰসমূহত ধৰ্মীয় পৰম্পৰা আৰু ৰীতি নীতিৰে দৌল উৎসৱ আৰু ফাকুৱা পালন কৰা হয়। আজি উৎসৱৰ অন্তিম দিনা ইংলেণ্ডৰ পৰ্যটকেও শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ ফাকুৱা উৎসৱত অংশ লয়। ঐতিহ্যমণ্ডিত সত্ৰখনৰ 370 সত্ৰীয়া পৰম্পৰাৰে পালন কৰা উৎসৱৰ প্ৰথম দিনা দুটা দোলন আৰু দ্বিতীয় দিনা এটা দোলন হোৱাৰ পাছত ভকত বৈষ্ণৱ আৰু অঞ্চলবাসী ৰাইজে উৎসাহ উদ্দীপনাৰে ভগৱন্তক পৰিভ্ৰমণ কৰোৱায়। মাজুলীত ফাকুৱা উৎসৱ পালন সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা বিকাশ শইকীয়াই এনেদৰে কয়।
নিৰ্বাচনৰ ধামসমূহৰ মাজতে সমগ্ৰ দেশৰ লগতে মাজুলী জিলাৰ ঐতিহ্যমণ্ডিত সত্ৰসমূহত ধৰ্মীয় পৰম্পৰা ৰীতি নীতিৰে যোৱা 24 মাৰ্চৰ পৰা আৰম্ভ হৈছে ফল্গু উৎসৱ। ৰঙৰ উৎসৱ হোলীক কেন্দ্ৰ কৰি জিলাখনৰ দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাটি সত্ৰ, চামগুৰি সত্ৰ, টকুবাৰী আদি সত্ৰসমূহৰ ভকত বৈষ্ণৱসকলৰ মাজত দেখা যায় ব্যাপক উৎসাহ উদ্দীপনা। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ প্ৰথম দিনা মেঘকাছেৰে আৰম্ভ হয় এই ফল্গু উৎসৱ। কালি দ্বিতীয় দিনা ঐতিহ্যমণ্ডিত চামগুৰি সত্ৰত গোসাঁই উৎসৱ অনুষ্ঠিত হয়। আজি জিলাখন প্ৰায়কেইখন সত্ৰতে সামৰণি পৰিব এই ফল্গু উৎসৱৰ। আজি অন্তিম দিনা শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ ফাকুৱা উৎসৱত ভাগ ললে ইংলেণ্ডৰ পৰ্যটকে। ঐতিহ্যমণ্ডিত সত্ৰখনি 370 বছৰীয়া পৰম্পৰাৰে আৰম্ভ হোৱা এই ফাকুৱা উৎসৱৰ প্ৰথম দিনা দুটা দোলন, দ্বিতীয় দিনা এটা দোলন হোৱাৰ পাছত সত্ৰখনিৰ ভকত বৈষ্ণৱ আৰু অঞ্চলবাসী ৰাইজে আনন্দত মতলীয়া হৈ আজি হোলীৰ গীত গাই ভগৱন্তক পৰিভ্ৰমণ কৰায়। ভগৱন্তৰ লীলা সকলোৰে মনত আনন্দ বৰ্ষি সমাজৰ অশুভ শান্তি দূৰ কৰি এখন সুস্থ সবল সমাজ এই কাৰ্যৰ মাজেৰে গঢ় লোৱাৰ কামনা কৰে সত্তাধিকাৰ ননিগোপাল দেৱগোস্বামীয়ে।
কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত দৌল মহোৎসৱ আৰু ফাকুৱা উপলক্ষে অগণন ভক্তৰ সমাগম হৈছে। আজি মহাপ্ৰভুক দৌলত স্থাপন কৰাৰ পাছত মহাপূজা সম্পন্ন হয়। তদুপৰি ভক্তসকলৰ নাম প্ৰসংগ, ভাগৱত আৰু কীৰ্তন পাঠ কৰা হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে মঠ মন্দিৰ আৰু দেৱালয়সমূহত মহাপ্ৰভুক পৰিভ্ৰমণ কৰোৱাৰ পাছত দৌল উৎসৱৰ সামৰণি পৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত প্ৰবল মুষলধাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। ৰাজ্যৰ বিভিন্ন জিলাত ধুমুহা, বতাহ, বৰষুণ অহাৰ বাবে ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে য়েল্ল' এলাৰ্ট জাৰি কৰিছে। ৰাজধানী চহৰ গুৱাহাটীকে ধৰি আটাইকেইখন জিলাতে আজিৰ পৰা দুদিনলৈ বৃষ্টিপাত অব্যাহত থাকিব বুলি ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। প্ৰবল বৃষ্টিপাতৰ সমান্তৰালকৈ কেতবোৰ স্থানত বিজুলী ঢেৰেকনিৰে সৈতে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগটোৱে লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ছিকিম, পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চল আৰু পশ্চিমবংগৰ গংগা নৈৰ পাৰৰ ঠাইসমূহত আজি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। ইফালে এছিয়া প্ৰশান্ত অৰ্থনৈতিক সহযোগিতা জলবায়ু কেন্দ্ৰই জুলাইৰ পৰা ছেপ্টেম্বৰলৈ বাৰিষা কালত ভাৰতবৰ্ষত গড় বৰষুণতকৈ অধিক বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। জলবায়ু কেন্দ্ৰটোৱে ভাৰতৰ বাৰিষা কাল সন্দৰ্ভত প্ৰথম পূৰ্বানুমান জাৰি কৰিছে। গুজৰাট টাইটান্স আজি চেন্নাইৰ এম ই চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া সমষ্টিকেইটাত বিভিন্ন দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল। ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোৰহাটত সাংসদ গৌৰৱ গগৈৰ লগতে কেইবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনৰ ভোটদাতাক সজাগতা কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ। সমগ্ৰ ৰাজ্যজুৰি উলহ মালহেৰে উদযাপিত শ্ৰীকৃষ্ণৰ দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ সামৰণি। অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা থকা বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি গুজৰাট টাইটান্স আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। আমাৰ ইয়াৰ বাতৰি ইমানতে শেষ হ'ল।